বাইবেলত যীশুৱে এজন ৰজাই নিজৰ পুত্ৰৰ কাৰণে এটি বিবাহৰ ভোজৰ আয়োজন কৰাৰ কথা কৈছে। ৰজাই নিজেই হীৰা মুকুতাৰ কাৰুকাৰ্যৰে গঠিত পোচাকৰ ব্যৱস্থা কৰিছিল। বিয়ালৈ অহা প্ৰতিজন নিমন্ত্ৰিত লোকেই বিয়া ঘৰত সোমাবলৈ এই পোচাক পিন্ধিবলৈ লাগিছিল। সেই ঠাইৰ সকলো লোকেই নিমন্ত্ৰিত হৈছিল। তল শ্ৰেণীৰ পৰা ওপৰ শ্ৰেণীৰ প্ৰতিজন লোকেই ৰজাক দৰ্শন কৰাৰ আৰু সেই ভোজত ভাগ লোৱাৰ আনন্দ উপভোগ কৰাৰ সুবিধা পাইছিল। আহক, বিবাহ ভোজ যুগুত হ'ল, ইচ্ছা থকা সকলোৱে আহক। আলহী আহিবলৈ ধৰিলে আৰু বিয়া ঘৰৰ ভিতৰলৈ যাবলৈ সময় হ'ল। বিবাহ ঘৰৰ দুৱাৰবোৰ খোলা হ'ল আৰু আলহীবোৰ সোমাবলৈ ধৰিলে। কিন্তু তাৰে মাজৰ এজন মানুহে নিজৰ বিয়াৰ পোচাক নোহোৱাকৈ সোমাই পৰিল। তেওঁ নিশ্চয় ভাবিছিল তেওঁ নিজৰ পোচাককেই যথেষ্ট ভাল। ভিতৰত সকলো বস্তুৱে জকমকাই আছিল। বিয়াৰ পোচাক নথকা মানুহজনৰ বাহিৰে আন সকলোৱে আনন্দিত আছিল। তেওঁহে বৰ দুখিত হৈছিল। তেওঁ নিজৰ পোচাকটো যিটো তেওঁ ৰজাৰ আগত পিন্ধিবৰ উপযুক্ত বুলি ভাবিছিল, এতিয়া সেইটো ফটাকানিৰ দৰে হৈছিল। তেওঁ যেতিয়া সেই পোচাকৰ ওপৰত চকু দিছিল, তেতিয়া এনেদৰে ভাবিছিল, মোৰ ইমান অহংকাৰ হোৱা ভাল নাছিল। এই কুন্ধক পোচাকবোৰৰ সলনি ৰজাই দিয়া সেই ধুনীয়া পোচাক যদি পালোহেঁতেন। কিন্তু এতিয়া এয়া কিমান ভয়াৱহ হৈ পৰিছে। মই আশা কৰিছোঁ ৰজাই যেন মোক নেদেখে, সকলোৱে পোনে পোনে মোলৈকেহে যেন চাই। ৰজা ধুমধামেৰে সোমাল। তেওঁ কোনেই বিয়াৰ পোচাক নথকা মানুহজনলৈ চালে আৰু ক'লে, বন্ধু, আপুনি কেনেকৈ বিয়াৰ পোচাক নোহোৱাকৈ ইয়াত সোমালে? মানুহজনে কোনো কথা ক'ব নোৱাৰিলে। তেওঁৰ এটাও ভাল কাৰণ দেখাবলৈ নোলাল। ৰজাই তেওঁক হাতে ভৰিয়ে বান্ধি য'ত ক্ৰন্দন ও দাঁত কৰচনি আছে বাহিৰৰ এনে অন্ধকাৰলৈ পেলাই দিবলৈ আদেশ কৰিলে। ঈশ্বৰৰ বাক্যই কৈছে দুষ্টবোৰক নৰকত পেলোৱা হ'ব। খ্ৰীষ্ট এদিন ঘূৰি আহিব আৰু আমিও এদিন সেই মহাৰজাৰ আগত উপস্থিত হ'ম। আমাৰ নিজৰ সৎগুণ তেওঁৰ মনত ময়লা কাপোৰৰ দৰে। আপোনাৰ পাপৰ পৰা আপুনি ৰক্ষা পৰিলেনে? আপোনাৰ নিজৰ ধাৰ্মিকতাৰে পবিত্ৰ ঈশ্বৰৰ আগত আপুনি উপস্থিত হ'ব নোৱাৰে। যীশুখ্ৰীষ্ট আপোনাৰ কাৰণে ধাৰ্মিকতাৰ পোচাক হ'ব। আজি তেওঁক গ্ৰহণ কৰক। ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ তেজে আমাৰ সকলো পাপৰ পৰা আমাক পৰিষ্কাৰ কৰে। মানুহে কেনেকৈ যীশুক গ্ৰহণ কৰিব পাৰে? তেওঁৰ অন্তৰৰ পৰা যীশুৰ লগত কথা হ'ব পাৰে। তেওঁ নম্ৰভাৱে এইৰূপে প্ৰাৰ্থনা কৰিব পাৰে, হে ঈশ্বৰ, মই এজন পাপী। মই আপোনাৰ আগত উপস্থিত হ'বৰ যোগ্য নহওঁ। মোৰ নিজৰ কোনো ভাল কৰ্ম আপোনাক দিবলৈ নাই, কিন্তু মই আপোনাৰ ওচৰলৈ চাপিছোঁ আৰু যীশুখ্ৰীষ্টৰ নামত মোৰ পাপবোৰ গুচাবলৈ অনুৰোধ কৰিছোঁ। মই যীশুত বিশ্বাস কৰোঁ, তেওঁ মোৰ ধাৰ্মিকতাৰ পোচাক। মই আপোনাক ধন্যবাদ জনাওঁ যে যীশুৱে মোৰ পাপবোৰ গুচাবৰ কাৰণে মৃত্যুভোগ কৰিলে আৰু মোক শক্তি আৰু নতুন জীৱন দিবলৈ পুনৰাই উঠিল। যীশুৰ নামত খুজিলোঁ, আমেন।
নতু হাগৰ দূৰ যীশুৱে কৈছে যিমানে তেওঁ বিশ্বাস কৰিলে সেই সকলোকে ঈশ্বৰৰ সন্তান হবলৈ তেওঁ ক্ষমতা দিলে। আপুনি তেওঁ বিশ্বাস কৰিবনে? বহুত বছৰৰ আগতে পৃথিৱীত মানুহবিলাকৰ দুষ্টতা অধিক আছিল। ঈশ্বৰে বেজাৰ পাই ক'লে, মই নিশ্চয় সিহঁতৰ দুষ্টতা ধ্বংস কৰিম। যিহেতু সিহঁতে অৰ্থপতনে গ'ল, তাত মাথো এজন লোক আছিল যিজনে ঈশ্বৰৰ বাধ্য হৈ চলিছিল। তেওঁৰ নাম নোহ। ঈশ্বৰে নোহক ক'লে, তুমি গৈ প্ৰচাৰ কৰি মানুহবিলাকক জনাই দিয়া যে ঈশ্বৰে ভয়ংকৰ জলপ্লাৱনেৰে নষ্ট কৰিব, যাতে মানুহবিলাকে মন পালতাই তেওঁবিলাকৰ দুষ্টতাৰ পৰা ঘূৰি আহে। তেতিয়া ঈশ্বৰে নোহক ক'লে, এটা প্ৰকাণ্ড জাহাজ নিৰ্মাণ কৰা। যেতিয়া জলপ্লাৱন হ'ব, তেতিয়া যাতে তুমি আৰু তোমাৰ পৰিয়ালে ৰক্ষা পাবা। নোহ জাহাজ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিল। সকলো সময়তে মানুহবিলাকক ভয়ংকৰ জলপ্লাৱনৰ বিষয়ে সোঁৱৰাই দিলে, কিন্তু এই কথাত তেওঁলোকে তেওঁক হাঁহিলে। সিহঁতে মন পালটন নকৰিলে। যেতিয়া সময় উপস্থিত হ'ল, ঈশ্বৰে নোহক ক'লে, তোমাৰ পৰিয়াল ও প্ৰতিবিধৰ এযোৰ এযোৰ জীৱ জন্তু জাহাজৰ ভিতৰত সোমোৱা। কি গণ্ডগোল সিহঁতে কৰিছে! তেতিয়া ঈশ্বৰে দুৱাৰ বন্ধ কৰিল। ইয়াৰ পাছত বৰষুণ একেৰাহে বৰষাই পৃথিৱীৰ ওপৰত একেদৰে আহি থাকিল। মানুহবিলাক খুব ভয় খালে আৰু দুৱাৰ টুকুৰিয়াই এইদৰে ক'লে, কিন্তু নোহে উত্তৰ দিলে, এতিয়া বহুত পলম হ'ল, ঈশ্বৰে দুৱাৰ বন্ধ কৰিলে। জলপ্লাৱন গোটেই পৃথিৱীত ভৰি পৰিল। সকলো দুষ্ট মানুহবিলাক ডুবি মৰিল, কিন্তু নোহ আৰু তেওঁৰ পৰিয়ালে জাহাজত ৰক্ষা পালে। এতিয়া ঠিক সেইদৰে এই জগতৰ লোক দুষ্ট। সিহঁতে চুৰ কৰে ও মিছা কথা কয়। সিহঁতে মাথো এই জগতৰ বিষয়ে চিন্তা কৰে। সিহঁতৰ পাপ ঈশ্বৰৰ সৈতে পৃথক হৈছে, কিন্তু ঈশ্বৰে তেওঁবিলাকক মন পালতাই ঘূৰি আহিব কৈছে। তেওঁবিলাকক মাতি আছে যাতে ৰক্ষা পাব, কিন্তু বহুতে আওকাণ কৰিছে। ঈশ্বৰ পবিত্ৰ, তেওঁ নিশ্চয় আমাৰ পাপৰ শাস্তি দিব। অন্য এটা বিচাৰ আহি আছে। সেই সময়ত যীশুখ্ৰীষ্ট নিজে ধাৰ্মিকতাৰে সকলো মানুহক বিচাৰ কৰিব। এই আহি থকা বিচাৰ জলপ্লাৱনতকৈ বেছি কঠিন হ'ব, আৰু মৃত্যুৰ পাছত দুষ্ট লোকক নৰকত পেলোৱা হ'ব। কিন্তু ঈশ্বরে আমাক প্রেম করে তেওঁ আমার বাবে এটা পথ যুগুত করলে যাতে আমি নরকলৈ যাব নালাগিব। তেওঁ নিজৰ পুত্ৰ যীশুখ্ৰীষ্টক জগতলৈ পঠিয়াই দিলে। তেওঁ আহি আমাৰ বাবে মৃত্যু হ'ল, আমাৰ যি পাপৰ শাস্তি আছিল তেওঁ ল'লে, আৰু এতিয়া আমাৰ বাবে দুৱাৰ মুকলি কৰিলে যাতে আমি ঈশ্বৰৰ ওচৰলৈ তেওঁৰ যোগেদি যাব পাৰোঁ। তেওঁত বিশ্বাস কৰাৰ দ্বাৰাই আমি ৰক্ষা পাই স্বৰ্গলৈ যাব পাৰোঁ।
মানুহবিলাকে এইটো কি কৰিছে?
সিহঁতে মদ খাই আনন্দ কৰিছে।
কিয় সিহঁতে সেইদৰে কৰিছে?
সিহঁতে নিজকে সুখী কৰাবলৈ এইদৰে কৰিছে।
কিন্তু সিহঁতে নাজানেনে যে আমি প্ৰত্যেকে নিজৰ বিষয়ে ঈশ্বৰৰ আগত হিচাপ দিব লাগিব? আমি অকলে ঈশ্বৰৰ আগত হিচাপ দিব লাগে। লুকাবলৈ বা তাৰ পৰা ৰক্ষা পাবলৈ আমাৰ কোনো উপায় নাই। আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সুদ বিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে।
হে ভগৱান, তোমাৰ চৰণত কৰিলো হৰণত।
সেইটো কি?
সিহঁতে সিহঁতৰ দেৱতাবোৰক মাতিছে।
কিয় সিহঁতে সেইদৰে কৰিছে?
কাৰণ সিহঁতে সদায় এইদৰে কৰে।
সিহঁতে ঈশ্বৰৰ বাক্যত শুনা নাইনে যে দেৱ পূজাই হৈছে পাপ? মানুহবিলাকে পাহৰিলেনে যে প্ৰত্যেকে ঈশ্বৰৰ আগত নিজৰ বিষয়ে হিচাপ দিব লাগিব? আমাৰ জীৱনত আমি কি বেয়া বা ভাল কাম কৰিলোঁ তাৰ বিষয়ে আমি প্ৰতিজনে অকলে তেওঁৰ আগত হিচাপ দিবলৈ থিয় হ'ব লাগিব। সেইটো কি?
সেইবিলাক মানুহে তেওঁলোকে নিজে কি কৰে তাৰ বিষয়ে কোনো চিন্তা নকৰে।
কিয়? সিহঁতে জ্ঞানৰ কথা শুনিবলৈ ইচ্ছা নকৰেনে?
সিহঁতে ইচ্ছা নকৰে।
ঈশ্বৰৰ আজ্ঞাৰ সম্বন্ধে তেওঁলোকে কেতিয়াও শুনা নাইনে? তোমাৰ প্ৰভু ঈশ্বৰক প্ৰেম কৰা আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। তুমি নৰবধ নকৰিবা, চুৰ নকৰিবা, ব্যভিচাৰ নকৰিবা, আনৰ বস্তুলৈ লোভ নকৰিবা।
সিহঁতৰ নিজৰ হৃদয়ত এই কথাবোৰ জানে, কিন্তু সিহঁতে মানি নচলে।
কিন্তু এই জীৱনৰ পাছত যে বিচাৰ আছে তাক সিবিলাকে নাজানেনে? সেইটো কি?
ই হৈছে ঈশ্বৰৰ ওচৰলৈ আহিবৰ বাবে কৰা আহ্বান।
কিয়?
তেওঁ মানুহবিলাকক প্ৰেম কৰে আৰু গ্ৰহণ কৰিবলৈ ইচ্ছা কৰে।
কোনে নিজ বেয়া পথ এৰিব? কোনে ঈশ্বৰৰ পৰিত্ৰাণ গ্ৰহণ কৰিব?
আজি মানুহে বিচাৰৰ পৰা লুকাবলৈ ঠাই পাব পাৰে। ই যীশু খ্ৰীষ্টত আছে। ঈশ্বৰৰ পুত্ৰ যীশুৱে আমাৰ বিচাৰৰ বাবেই মৃত্যু হ'ল। তেওঁ আমাৰ পাপৰ কাৰণেই মৰিল। তেওঁক গ্ৰহণ কৰাৰ দ্বাৰাই আমি প্ৰতিজনে ঈশ্বৰৰ আগত থিয় হৈ ক'ব পাৰোঁ যে যীশুৱে আমাৰ বিচাৰৰ দণ্ড ল'লে, আমাৰ পাপসমূহ মোচন কৰা হ'ল। যীশুখ্ৰীষ্টৰ তেজৰ দ্বাৰাই তেওঁৰ নামত আমাৰ হিচাপ মচি পেলোৱা হ'ল। এয়ে সেই মহা পৰিত্ৰাণ।
অহ, মানুহবিলাকে যেন আহে, সময় প্ৰায় গৈছে, জীৱন তেনেই ছুটি, বিচাৰ আহিছে, সিবিলাকক বেগাবেগি কৰিবলৈ কোৱা।
ঈশ্বৰে কৈছে, হে পৃথিৱীৰ অন্তবাহীবিলাক, মোলৈ দৃষ্টি কৰি পৰিত্ৰাণ প্ৰাপ্ত হোৱা।
এতিয়া সময় হৈছে, আজিয়েই কেৱল পৰিত্ৰাণৰ সময় হৈছে।
যা 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 উৰি যা, উৰি 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 যা, যা 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 উৰি যা, উৰি 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 যা, উজ্জ্বলতম পোহৰা ত্ৰাণ দেখি সাৰা গা, জীৱন মৰুৰি যা, ডাৱৰ ফালি যা, যা 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 উৰি যা, উৰি 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 যা, যা যা যা।
হেৰি বন্ধু, আজি মই আপোনাক বহুত বছৰৰ আগতে হৈ যোৱা এটি আচৰিত ঘটনাৰ বিষয়ে জনাবলৈ ইচ্ছা কৰোঁ। ই একেবাৰে সত্য। আপুনি ইয়াৰ বিষয়ে জনাটো মই ইচ্ছা কৰোঁ, কাৰণ আপুনি যদি ইয়াক গ্ৰহণ কৰে তেন্তে ই আপোনালৈ শান্তি আৰু আনন্দ আনিব। এয়ে সেই খবৰ, যীশুখ্ৰীষ্ট যিজন ক্ৰুচত মৰি আকৌ মৃত্যুৰ পৰা জি উঠিল। মই জানো যে আপুনি ভাবিছে তেওঁ সঁচাকৈয়ে মৰা নাছিল, কিন্তু তেওঁৰ সঁচাকৈ মৃত্যুও হৈছিল। যেতিয়া তেওঁ ক্ৰুচ কাঠত ওলমি আছিল, সেই সময়ত এজন পাহাৰাদাৰে তেওঁৰ কোষত যাঠিৰে খুচিছিল। তেজ আৰু পানী সেই খোচা ঠাইৰ পৰা ওলাইছিল। মানুহজন সঁচাকৈ মৃত্যু নহ'লে ই কেতিয়াও এনে হোৱাটো সম্ভৱ নহয়। যীশুৰ মৃত্যু হ'ল আৰু তেওঁক মৈদাম দিয়া হ'ল, কিন্তু তিনিদিনৰ দিনা তেওঁ মৃত্যুৰ পৰা জি উঠিল। এইটো এটা আচৰিত কথা। কিন্তু ই সত্য। আপুনি নিশ্চয় ভাবিছে যে এই ঘটনা অনেক বছৰৰ আগতে হৈ গ'ল, গতিকে ই যে সত্য তাকনো কেনেকৈ নিশ্চয় কৰিব পাৰে। অৱশ্যে আমি এই সময়ত তাত নাছিলোঁ, কিন্তু শুনক, যিবিলাকে দেখিছিল তাত আছিল। মৰিয়াম নামে এগৰাকী তিৰোতা আৰু তেওঁৰ বন্ধুসকলৰে সৈতে মৈদামলৈ গৈছিল আৰু মৈদামত তেওঁলোকে বিচৰা যীচুক নেপালে। পিতৰ আৰু জহনেও মৈদামটো খালী অৱস্থাত পালে। কিছুমানে ভাবিবলৈ ধৰিলে যে কোনোবাই যীচুৰ দেহ চুৰ কৰি নিলে, কিন্তু এই কামো সম্ভৱ নাছিল যিহেতু সৈন্যবিলাকে যীচুৰ মৈদাম পহৰা দি আছিল আৰু কোনেও তেওঁলোকক অতিক্ৰম কৰি যাব নোৱাৰিছিল। আপুনি ভাবিছেনে যে কোনো এজনে তেওঁক তাৰ পাছত দেখা পাইছিল বুলি? তাৰ বিষয়ে মই আপোনাক কওঁ। হয়, অনেক মানুহে যীচুক দেখিছিল। প্ৰথমে মৰিয়মে তেওঁক য'ত মৈদাম দিছিল সেই মৈদামৰ ওচৰতেই তেওঁক দেখিছিল। তাৰ পাছত পিতৰ আৰু আনবিলাকেও তেওঁক দেখিলে। আন সময়ত তেওঁক প্ৰায় 500তকৈ ওপৰ মানুহে নিজ চকুৰে দেখিলে। আপুনি ভাবিছেনে যে তেওঁলোকে কোনো আত্মাহে দেখিছিল? মই আপোনাক কওঁ যে তেওঁ আত্মা নাছিল, তেওঁৰ শৰীৰ আছিল। তেওঁৰ বন্ধুবিলাকৰে সৈতে ভোজন কৰিছিল। থোমা নামৰ এজন মানুহে তেওঁক চুই চাইছিল। যীচুৱে থোমাক কৈছিল, তোমাৰ আঙুলি মোৰ দুখন হাতৰ বিন্ধাত সুমুৱাই চোৱা। সেই যি বিন্ধা তেওঁক ক্ৰোচত দিয়াৰ সময়ত কৰা হৈছিল। সন্দেহকাৰী নহয়, বিশ্বাসকাৰী হোৱা, কাৰণ ময়েই সেই যীচু। তেওঁনো কেনেকৈ মৃত্যুৰ পৰা জি উঠিল তাৰ বিষয়ে নিশ্চয় আপুনি ভাবিছে। তাৰ বিষয়ে মই কওঁ শুনক। যদিও যীচু এজন মানুহ আছিল, তেওঁ প্ৰকৃততে ঈশ্বৰহে আছিল। তেওঁক ধৰি ৰাখিবৰ মৃত্যুৰ ক্ষমতা নাছিল। তেওঁৰ পুনৰুত্থানে ইয়াকে দেখুৱাই যে তেওঁ মৃত্যুতকৈ শক্তিমন্ত। তেওঁৰ মৃত্যু আৰু জীৱনৰ ওপৰত ক্ষমতা আছে। তেওঁৰ শিষ্যবিলাকে মৃত্যুলৈ ভয় নকৰে। তেওঁলোকে জানে যে তেওঁলোকক মৃত্যুৰ পাছতেই স্বৰ্গলৈ নিয়া হ'ব। তাত তেওঁলোকে মহা আনন্দেৰে অনন্তকাল থাকিবলৈ পাব।
মৃত্যুন বিজয়ী চৰ্ত নহয় হে যীচু মোৰ হৃদয় ৰাজ, প্ৰেম দীপালি জ্বালি দিয়া মাত কৰাই আহি আজি মনে বিৰাজ, প্ৰেম দীপালি জ্বালি দিয়া মাত কৰাই আহি আজি মনে বিৰাজ, মৃত্যুন বিজয়ী চৰ্ত নহয় হে যীচু মোৰ হৃদয় ৰাজ।
বন্ধু নেযাবাহে নেযাবাহে বহল বাতে বাতে, বহল বাতে বাতে, বন্ধু বহল পথৰ পথিকৰ নাই যে উপায় তৰিব, বহল পথৰ পথিকৰ নাই যে উপায় তৰিব, খন্তে গৈ গৈ খন্তে ৰৈ ৰৈ ভাবিছো আই এবাৰ অন্তিম দহা তোমাক, ঘূৰি আহা নেযাবাহে বহল বাতে বাতে, বহল বাতে বাতে, বন্ধু বন্ধু ওলাবাতে পথে নৰজতে তথে বৈকুণ্ঠে নি হনে হে, ওলাবাতে পথে নৰজতে তথে বৈকুণ্ঠ নি হনে হে, যাদনা তাৰণা হানি বালাঞ্চনা দেখি হে হবৰে মোৰ বন্ধু, দেখিহে হবাৰে ভূ দুখে আনে সুখৰ যোগ মনৰ বাঞ্চা কৰে পোহ, দুখে আনে সুখৰ যোগ মনৰ বাঞ্চা কৰে পোহ, খন্তে গৈ গৈ খন্তে ৰৈ ৰৈ ভাবিছো এবাৰ অন্তিম দশা তোমাৰ, ঘূৰি আহা নেযাবাহে বহল বাতে বাতে, বহল বাতে বাতে, বন্ধু।
পবিত্ৰ বাইবেলে কৈছে বহল পথে অনন্ত নৰকলৈ লৈ যায়। আৰু সেই পথেদি বহুতে গমন কৰে, কিন্তু ঠেক পথে অনন্ত জীৱনলৈ লৈ যায়, কিন্তু অলপ লোকেহে যায়। আপুনি যীশুৰ পথত যাবনে?
বন্ধু নেযাবাহে নেযাবাহে বহল বাটে বাটে বহল বাটে বাটে বন্ধু বহল পথৰ পথিকৰ নাই যে উপায় তৰিব বহল পথৰ পথিকৰ নাই যে উপায় তৰিব খন্তেক গৈ গৈ খন্তেক ৰৈ ৰৈ ভাবি চোৱা এবাৰ অন্তিম দফা তোমাক ঘূৰি আহা নেযাবাহে বহল বাটে বাটে বহল বাটে বাটে বন্ধু মোৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে মোৰ পাপৰ কাৰণে যিটো মৰিলে মোৰ প্ৰাণৰ অৰ্থে মোৰ প্ৰাণৰ অৰ্থে মোৰ প্ৰাণৰ অৰ্থে ক্ৰোধত মৰিলে।
আপুনি ঈশ্বৰৰ সন্তান নে? আপুনি যীশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলেনে? তেন্তে আপোনাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ। যীশুৱে আপোনাক কিনিলে, তেওঁ আপোনাৰ বাবে ক্ৰুচ কাঠত তেজ বোৱালে। যিজনে আপোনাৰ শৰীৰ বিচাৰে তেওঁক দিবনে? আপুনি এইদৰে ক'বনে, প্ৰেমময় প্ৰভু, মই আপোনাৰ, যিবোৰ আছে এই সকলো আপোনাৰ, মোৰ পৰিয়াল, মোৰ সম্পত্তি, মোৰ শৰীৰ আপোনাৰ পবিত্ৰ মন্দিৰ কৰক, ঈশ্বৰীয় পবিত্ৰ আত্মাক নিমন্ত্ৰণ কৰক যাতে আপোনাৰ গৃহত তেওঁ বাস কৰে। যদি কোনো এটা পাপ আপোনাৰ হৃদয়ত আছে, নম্ৰ হওক, ঈশ্বৰ ও ভাইবিলাকৰ মাজত স্বীকাৰ কৰক আৰু যীশুক কওক যাতে পবিত্ৰ তেজৰ দ্বাৰাই শুচি কৰে। যদি কাৰোবাৰ সৈতে ভুল কৰিলে শুদ্ধ কৰক। এতিয়া পবিত্ৰ আত্মাক বিশ্বাস কৰক আৰু নম্ৰভাৱে গ্ৰহণ কৰি নিমন্ত্ৰণ কৰক যাতে আপোনাৰ অন্তৰত থাকিব আৰু সকলো বেয়াৰ পৰা ৰক্ষা কৰিব। পবিত্ৰ আত্মাই কেতিয়াও অপবিত্ৰ মন্দিৰত বাস নকৰে, তেওঁ বহুত বেজাৰ পায়। যদি আপোনাৰ হৃদয়ত পাপ, বেয়া অভ্যাস, বেয়া কথা, হিংসা, খং ইত্যাদি থাকে, তেন্তে তেওঁ কেতিয়াও বাস নকৰে। কিন্তু আনন্দ, ধৈৰ্য, মংগলভাৱ, বিশ্বাস আৰু নিজক দমন কৰা এই সকলো থাকে, তেতিয়া ঈশ্বৰৰ আত্মা আপোনাক বাধা কৰিব নোৱাৰে। আপুনি পবিত্ৰ জীৱন যাপন কৰিব আৰু মানসিক ভাৱ আহিব নোৱাৰে। তেওঁৰ শক্তিৰ দ্বাৰাই আপোনাক পাপৰ পৰা ৰক্ষা কৰিব। তেওঁৰ উপস্থিতিৰ যোগেদি আপোনাৰ হৃদয় শুদ্ধ সুন্দৰ কৰি ৰাখিব আৰু আপোনাৰ জীৱন শান্তি ও আনন্দেৰে উপচি পৰিব।
মোৰ পাপৰ কাৰণে।